ఇయా ఆకాహ్బని. বাতৰি পঢ়িছো সংগীতা শৰ্মাই আৰু মোৰ সৈতে আছে অৰুণিমা গোস্বামী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, অসমত আজি ভোগালী বিহুৰ উৰুকাৰে দুদিনীয়া মাঘ বিহু উদযাপন আৰম্ভ হৈছে। ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, লোকসভাৰ অধ্যক্ষ আৰু গৃহমন্ত্ৰীয়ে মাঘ বিহু, লহৰী, মকৰ সংক্ৰান্তি আৰু পোংগল উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্য কাশ্মীৰৰ গণ্ডৰৱাল জিলাত অভিলাষী সোণমাৰ্গ সুৰংগ প্ৰকল্প উদ্বোধন কৰে। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত আজি মহাকুম্ভ মেলাৰ শুভাৰম্ভ হৈছে আৰু নতুন দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত আজি খো খো বিশ্বকাপ 2025 আৰম্ভ হ'ব। অসমত আজি ভোগালী বিহুৰ উৰুকাৰে দুদিনীয়া মাঘ বিহু উদযাপন আৰম্ভ হৈছে। মাঘৰ বিহুৰ উৰুকাৰ দিনা ৰাজ্যবাসীয়ে আজি নিশা সমূহীয়া ভোজ ভাত খোৱাৰ দিহা কৰিছে। গ্ৰাম্যাঞ্চলত মেজি আৰু ভেলাঘৰৰ তলত সমূহীয়া ভোজ ভাতৰ প্ৰস্তুতি চলিছে। গুৱাহাটীকে ধৰি ৰাজ্যখনৰ নগৰাঞ্চলৰ ৰাইজেও কংক্ৰিটৰ মজিয়াত একেলগে এসাজ খোৱাৰ বাবে প্ৰস্তুত হৈছে। ৰাজ্যখনৰ গ্ৰাম্যাঞ্চলৰ কেইবাখনো বিলত আজি গাঁওবাসীয়ে সমূহীয়াকৈ মাছ ধৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বিল, জলাশয়সমূহত আজি পুৱাৰ ভাগত ওচৰৰ গাঁওবাসীক দুঘণ্টাৰ বাবে মাছ ধৰিবলৈ উদ্যান কৰ্তৃপক্ষই অনুমতি দিয়ে। ৰাজ্যখনৰ মাছৰ বজাৰসমূহত আজি পুৱতি নিশাৰে পৰা বিভিন্ন স্থানৰ পৰা মাছ ব্যৱসায়ীসকল উপস্থিত হোৱাৰ লগতে গ্ৰাহকৰো ভিৰ পৰিলক্ষিত হয়। মাঘ বিহু উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমবাসীক শুভেচ্ছা জনাইছে। মাঘ বিহুত ৰাজ্যখনৰ বিভিন্ন ঠাইত আয়োজন কৰি অহা পৰম্পৰাগত মহ যুঁজ আৰু হাজোৰ বুলবুলি চৰাইৰ যুঁজ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত এইবাৰ অনুষ্ঠিত নাই হোৱা। কাইলৈ মাঘ বিহুৰ দিনাখন ৰাজ্যখনৰ বিভিন্ন স্থানত ভোগালী উৎসৱ আৰু বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। দেশৰ বিভিন্ন ৰাজ্যত পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনটো লহৰী, মকৰ সংক্ৰান্তি, পোংগল উৎসৱেৰে উদযাপন কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি জগদীপ ধনখৰ, লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু গৃহমন্ত্ৰী অমিত শ্বাহে মাঘ বিহু, লহৰী, মকৰ সংক্ৰান্তি আৰু পোংগল উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে এই উৎসৱবোৰ হৈছে দেশৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতীক। এই উৎসৱ দেশৰ জনসাধাৰণক অক্লান্তভাৱে খাদ্যশস্যৰ যোগান ধৰা কৃষকসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপনৰ সুযোগ বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে। এই উৎসৱে সকলোৰে জীৱনলৈ সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনিব বুলি তেওঁ আশা প্ৰকাশ কৰে। উপৰাষ্ট্ৰপতি জগদীপ ধনখৰে কয় যে দেশৰ বিভিন্ন প্ৰান্তত পৰম্পৰাগতভাৱে পালন কৰা এই উৎসৱসমূহে দেশৰ সাংস্কৃতিক বৈচিত্ৰ্যক প্ৰতিফলিত কৰাৰ লগতে শস্য চপোৱা কাৰ্যক সন্মান জনাই পালন কৰা পৰম্পৰাকো প্ৰতিনিধিত্ব কৰে। উপৰাষ্ট্ৰপতিগৰাকীয়ে লগতে মাঘ বিহু আৰু লহৰীত প্ৰজ্বলিত পবিত্ৰ অগ্নিয়ে সমাজৰ সকলো অসূয়া অশান্তি নাশ কৰিব বুলি আশা প্ৰকাশ কৰে। মকৰ সংক্ৰান্তি উদযাপনে জনসাধাৰণৰ জীৱন আনন্দৰে পৰিপূৰ্ণ কৰাৰ লগতে পোংগল উৎসৱৰ পৰম্পৰাগত মাধুৰ্যই সকলোৰে জীৱন আনন্দমুখৰ কৰি তুলিব বুলি তেওঁ আশা প্ৰকাশ কৰে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই এটা বাৰ্তাত কয় যে লহৰী উৎসৱত প্ৰকৃতিৰ দান আৰু কৃষকৰ কঠোৰ শ্ৰম আৰু নিষ্ঠাক উদযাপন কৰা হয়। এই উৎসৱে সকলোৰে ঘৰলৈ সুখ, আনন্দ আৰু সমৃদ্ধিৰ লগতে দেশৰ বাবে বিকাশ আৰু উন্নয়নৰ বাৰ্তা কঢ়িয়াই আনিব বুলিও শ্ৰীবিৰলাই আশা প্ৰকাশ কৰে। গৃহমন্ত্ৰী অমিত শ্বাহে এটা বাৰ্তাযোগে উৎসৱৰ আনন্দ আৰু উদ্দীপনাই দেশৰ প্ৰতিগৰাকী নাগৰিকৰ জীৱনলৈ সুখ সমৃদ্ধি কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্য কাশ্মীৰৰ গণ্ডৰৱাল জিলাত অভিলাষী সোণমাৰ্গ সুৰংগ প্ৰকল্প উদ্বোধন কৰে। এই সুৰংগটোৱে শ্ৰীনগৰ, সোণমাৰ্গ আৰু লেহৰ মাজত সকলো বতৰতে সুচল যাতায়াত স্থাপন কৰাত সহায় কৰাৰ লগতে গগনগিৰ আৰু সোণমাৰ্গৰ মাজত যাতায়াতৰ সময় 20-25 মিনিটলৈ হ্ৰাস কৰিব। এই সুৰংগই লাডাখ অভিমুখী দুৰ্গম পথ, ভূমিস্খলন আৰু তুষাৰপাতৰ সমস্যাৰ সন্মুখীন নোহোৱাকৈ সুৰক্ষিতভাৱে অতিক্ৰম কৰাত সহায় কৰিব। 2,700 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে 12 কিলোমিটাৰ দৈৰ্ঘৰ এই প্ৰকল্পটোৰ কাম 2015 চনত আৰম্ভ কৰা হয় আৰু যোৱা বছৰ ইয়াৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হয়। এই সোণমাৰ্গ সুৰংগ প্ৰকল্পটোৱে সোণমাৰ্গৰ মূল সুৰংগ, সুৰংগৰ প্ৰস্থান পথ আৰু সুৰংগলৈ যাবলগীয়া পথসমূহো সামৰি লৈছে। সুৰংগটো উদ্বোধন কৰি দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে এতিয়াৰে পৰা সোণমাৰ্গ গোটেই বছৰটো পৰ্যটকৰ বাবে আকৰ্ষণীয় স্থান হৈ থাকিব আৰু শীতকালীন পৰ্যটন, দুঃসাহসিক ক্ৰীড়া আদিৰ উন্নীতকৰণৰ ফলত স্থানীয় লোকসকলৰ জীৱিকাৰ ক্ষেত্ৰতো সহায় হ'ব বুলি মন্তব্য কৰে। এই সুৰংগই বাহনসমূহৰ গতিবেগ প্ৰতি ঘণ্টাত 30 কিলোমিটাৰৰ পৰা 70 কিলোমিটাৰলৈ বৃদ্ধি কৰাৰ ফলত শ্ৰীনগৰ উপত্যকা আৰু লাডাখৰ মাজত সুচল যোগাযোগ নিশ্চিত হ'ব। উন্নত যোগাযোগ ব্যৱস্থাই প্ৰতিৰক্ষা বাহিনীৰ বাবে ৰচদ পাতি যোগান সুচল কৰাৰ উপৰি অৰ্থনৈতিক বিকাশ আৰু জম্মু কাশ্মীৰ আৰু লাডাখত আৰ্থসামাজিক ক্ষেত্ৰত সম্প্ৰীতিও বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় ঘাইপথ আৰু স্থল পৰিবহন মন্ত্ৰী নীতিন গাডকাৰী, কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিং, জম্মু আৰু কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহা আৰু ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত আজি মহাকুম্ভ মেলাৰ শুভাৰম্ভ উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় প্ৰমূল্য আৰু সংস্কৃতিক উদযাপন কৰাসকলৰ বাবে আজিৰ দিনটো বিশেষ দিন বুলি অভিহিত কৰে। তেওঁ কয় যে মহাকুম্ভ মেলাই দেশৰ প্ৰাচীন আধ্যামিক ঐতিহ্যক প্ৰতিফলিত কৰাৰ লগতে বিশ্বাস আৰু সম্প্ৰীতিৰ ধাৰাবাহিকতাকো উদযাপন কৰে। শ্ৰীমোদীয়ে প্ৰয়াগৰাজত অগণন ভক্তৰ সমাগম আৰু অমৃত স্নানত অংশগ্ৰহণৰ বাবে সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ সকলো পৰ্যটক আৰু তীৰ্থযাত্ৰীলৈ শুভেচ্ছা জ্ঞাপন কৰি ভাৰতীয় আধ্যামিক ঐতিহ্য বহনকাৰী এই বৃহৎ উৎসৱে ভক্তসকলৰ জীৱনত নতুন শক্তি আৰু উৎসাহৰ সঞ্চাৰ কৰিব বুলি আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে চলিত বছৰত বিশ্বৰ সৰ্ববৃহৎ সাংস্কৃতিক আৰু আধ্যামিক সমাৱেশ হিচাপে পৰিগণিত হ'বলগীয়া এই মেলাত 45 কোটিৰো অধিক ভক্তই অংশ লোৱাৰ সম্ভাৱনা আছে। ভাৰতীয় ৰেল বিভাগে এই মেলাৰ বাবে 300খন বিশেষ ৰেলকে ধৰি 10,000ৰো অধিক ৰেলগাড়ী চলাচল কৰোৱাৰ ব্যৱস্থা কৰিছে। ঢাকাত থকা ভাৰতৰ উচ্চায়ুক্ত প্ৰণয় বাৰ্মা আৰু বাংলাদেশৰ বৈদেশিক সচিব মহম্মদ জেছিমুদ্দিনে আজি ঢাকাত দুয়ো দেশৰ সীমান্ত অঞ্চল অপৰাধমুক্ত কৰা সম্পৰ্কত এখন বৈঠকত মিলিত হয়। দুয়োগৰাকী কূটনীতিকে ভাৰত বাংলাদেশ সীমান্তত চোৰাং সৰবৰাহ, অপৰাধীৰ গতিবিধি আৰু অবৈধ সৰবৰাহৰ দৰে প্ৰত্যাহ্বানসমূহৰ সমাধান কৰাৰ উপায় সম্পৰ্কে মত বিনিময় কৰে। আন্তৰ্জাতিক সীমান্তত ভাৰতে কাইটিয়া তাৰ নিৰ্মাণ কৰাকে লৈ শেহতীয়াভাৱে বাংলাদেশ বৰ্ডাৰ গাৰ্ড চমুকৈ বিজিবিয়ে ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনী চমুকৈ BSFক বাধা দিয়াৰ বিষয়টোৱেও আলোচনাত স্থান লাভ কৰে। ভাৰতীয় উচ্চায়ুক্ত শ্ৰীবাৰ্মাই সীমান্তত স্থিতাৱস্থা বাহাল ৰখাৰ বাবে ভাৰত চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি বাংলাদেশৰ বৈদেশিক সচিবগৰাকীক স্পষ্ট কৰি দিয়ে। BSF আৰু BGBৰ মাজত হ'বলগীয়া আলোচনাত সীমান্তৰ শেহতীয়া উত্তেজনা প্ৰশমনৰ বাবে ফলপ্ৰসূ আলোচনা হ'ব বুলি শ্ৰীবাৰ্মাই আশা প্ৰকাশ কৰে। 11 জানুৱাৰীত গুজৰাটত আৰম্ভ হোৱা আন্তঃৰাষ্ট্ৰীয় চিলা মহোৎসৱত 47খন দেশৰ 143গৰাকী ব্যক্তিয়ে অংশ লৈছে। আহমেদাবাদৰ সবৰমতী নৈৰ পাৰত চিলা উৰুৱাই ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে শনিবাৰে উৎসৱৰ শুভাৰম্ভ কৰে। সাৱধানতাৰে বৰ্তি থকা শীৰ্ষক বিষয়লৈ অনুষ্ঠিত এই মহোৎসৱত 11খন দেশৰ ৰাষ্ট্ৰদূত আৰু ভাৰতৰ 11খন ৰাজ্যৰ 52গৰাকী ব্যক্তিয়ে অংশগ্ৰহণ কৰিছে। গুজৰাটৰ 11খন চহৰৰ 417জন চিলা উৰুৱাই ভালপোৱা লোকেও এই উৎসৱত নিজৰ কৌশল প্ৰদৰ্শন কৰিছে। উল্লেখযোগ্য যে 400 কোটিৰো অধিক মূল্যৰ গুজৰাটৰ চিলা উদ্যোগে স্থানীয় অৰ্থনীতিলৈ উল্লেখযোগ্য বৰঙণি যোগাই আহিছে। আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা 9:30 বজাত যক্ষ্মামুক্ত ভাৰত সন্দৰ্ভত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ উপ সঞ্চালক প্ৰধান অধ্যাপক উৰ্বশী বি সিঙৰ সৈতে হোৱা এটা বিশেষ আলোচনা প্ৰচাৰ কৰা হ'ব। আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰ হ'বলগীয়া এই অনুষ্ঠানত আগ্ৰহী শ্ৰোতাসকলে 011-2342-1050 আৰু 011-2331-4444 নম্বৰত ফোন কৰি যক্ষ্মাৰোগ সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। শ্ৰোতাসকলে লগতে হোৱাটছএপ যোগে 9289094044 নম্বৰলৈ প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব অথবা হেচটেগ আস্কেয়াৰ যোগে সামাজিক মাধ্যম এক্সত প্ৰশ্ন সুধিব পাৰিব। নতুন দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত আজি খো খো বিশ্বকাপ 2025 আৰম্ভ হ'ব। ভাৰতীয় অলিম্পিক সংস্থাৰ সহযোগত এই উদ্বোধনী সংস্কৰণত 20টা পুৰুষ দল আৰু 19টা মহিলা দলে অংশগ্ৰহণ কৰিছে। ভাৰতীয় খো খো সংস্থাই এই প্ৰতিযোগিতাৰ বাবে পুৰুষ আৰু মহিলাৰ পৃথকে পৃথকে 15জনীয়া দল ঘোষণা কৰে। প্ৰতীক ৱাইকুৱাই নেতৃত্ব দিবলগীয়া ভাৰতীয় পুৰুষৰ দলটোত নেপাল, পেৰু, ব্ৰাজিল আৰু ভূটানৰ সৈতে গ্ৰুপ এত আছে। প্ৰিয়ংকা ইংলেৰ নেতৃত্বত মহিলা দলটো ইৰাণ, মালয়েছিয়া আৰু কোৰিয়াৰ সৈতে গ্ৰুপ এত আছে। খো খো বিশ্বকাপৰ চূড়ান্ত খেলখন অহা 19 জানুৱাৰীত হ'ব। আজি নিশা 8:30 বজাত ভাৰতৰ পুৰুষৰ দলটোৱে নেপালৰ বিৰুদ্ধে প্ৰতিযোগিতাৰ প্ৰথমখন খেলত অৱতীৰ্ণ হ'ব। দূৰদৰ্শনৰ DD স্পৰ্টছত খেলখনৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হ'ব। মহিলা হকী ইণ্ডিয়া লীগৰ এখন খেলত আজি ৰাঁচীত বেংগল টাইগাৰ্ছ চুৰমা হকী ক্লাবৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মাৰাং গোমকে জয়পাল সিং মুণ্ডা হকী ষ্টেডিয়ামৰ এষ্ট্ৰ টাৰ্ফত হ'বলগীয়া এই খেলখন সন্ধিয়া 6 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। অসমত আজি ভোগালী বিহুৰ উৰুকাৰে দুদিনীয়া মাঘ বিহু উদযাপন আৰম্ভ হৈছে। ৰাষ্ট্ৰপতি, উপ ৰাষ্ট্ৰপতি, লোকসভাৰ অধ্যক্ষ আৰু গৃহমন্ত্ৰীয়ে মাঘ বিহু, লোহৰী, মকৰ সংক্ৰান্তি আৰু পোংগল উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্য কাশ্মীৰৰ গণ্ডৰৱাল জিলাত অভিলাষী সোণমাৰ্গ সুৰংগ প্ৰকল্প উদ্বোধন কৰে। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত আজি মহাকুম্ভ মেলাৰ শুভাৰম্ভ হৈছে আৰু নতুন দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত আজি খো খো বিশ্বকাপ 2025 আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।